পাচনি কর্ম অধ্যায় ২০। সেই হুড়ামোড়া গুছিলত পৌলে শিষ্যবিলাকক মতাই আনি আশ্বাস দি বিদায় লৈ মাকিডোনিয়ালৈ যাবলৈ ওলাল। পাছে সেই অঞ্চলেদি ফুৰি অনেক কথাৰে শিষ্যবিলাকক আশ্বাস দি গ্ৰীচ দেশ পালেগৈ। তাতে ৩ মাহ থাকি সমুদ্ৰ পথেদি চিৰিয়া দেশলৈ যাবলৈ উদ্যত হল। যিহুদীবিলাকে তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰাত তেওঁ মাকিডোনিয়াইদি উলটি যাবলৈ নিশ্চয় কৰিলে। তেতিয়া বিৰয়া নগৰৰ পুৰহৰ পুতেক সুপাত্ৰ আৰু থিচলনিকিয়াৰ আৰিষ্টাৰ্ক আৰু চিকুণ্ডো, ডৰ্বি নগৰৰ গাই আৰু টিমথিঅ, এছিয়াৰ টুখিক আৰু ট্ৰফিম, এই সকলোবিলাক এছিয়ালৈকে তেওঁৰ লগত গ'ল। কিন্তু এওঁলোকে আগ হৈ গৈ ট্ৰোৱাত আমালৈ বাট চাই আছিল। পাছে খমিৰ নোহোৱা পিঠাৰ দিন গলত আমি ফিলিপিৰ পৰা জাহাজেৰে গৈ ৫ দিনত ট্ৰোৱাত তেওঁলোকক পাই তাতে ৭ দিন থাকিলোঁ। সপ্তাহৰ প্ৰথম দিনা পিঠা ভাঙিবলৈ আমি গোট খোৱাত পৌলে তেওঁবিলাকক উপদেশ দি দি পিছদিনা যাবলৈ উদ্যত হোৱাত মাজৰাতিলৈকে বক্তৃতা কৰি আছিল, আৰু আমি গোট খোৱা সেই ওপৰৰ কোঠালিত অনেক চাকি আছিল। পাছে খিৰিকীত বহি থকা উতুখ নামেৰে এজন ডেকা ঘোৰ টোপনিত মগ্ন হৈছিল। পৌলে বহু পৰলৈকে উপদেশ দিওঁতে সি টোপনিত মগ্ন হোৱাত তৃতীয় তলাৰ পৰা তললৈ পৰিল। তাতে তাক মৃত অৱস্থাত তোলা হল। পাছে পৌলে নামি গৈ তাৰ গাত পৰি আকোৱালি ধৰি কলে,
তোমালোকে কন্দা কটা নকৰিবা, কিয়নো ইয়াৰ ভিতৰত প্ৰাণ আছে।
পাছে তেওঁ ওপৰলৈ গৈ পিঠা ভাঙি খাই বহু পৰ অৰ্থাৎ ৰাতিপুৱালৈকে কথোপকথন কৰি কৰি এইদৰে গল। আৰু তেওঁবিলাকে সেই ল'ৰাক জীৱিত পাই আনি বৰ সান্তনা পালে। পাছে আমি আগ হৈ পৌলক আচনগৰত তুলি ল'বৰ আশয়েৰে জাহাজত উঠি তালৈ যাত্ৰা কৰিলোঁ, কিয়নো তেওঁ নিজেই খোজকাঢ়ি যাবলৈ মন কৰাত সেইদৰে নিৰূপণ কৰিছিল। আচনগৰত তেওঁ আমাৰ লগ ধৰিলত আমি তেওঁক তুলি লৈ মিতুলিনী দ্বীপলৈ যাত্ৰা কৰিলোঁ। তাৰ পৰা জাহাজেৰে গৈ পিছদিনা ক্ষীয় দ্বীপৰ সন্মুখ পালোঁ আৰু দ্বিতীয় দিনা চামহ দ্বীপত লগাই ৫ দিনা মিলিত নগৰ পালোঁ, কাৰণ পৌলে এছিয়াত কাল নিনিয়াবৰ কাৰণে ইফিছ এৰি যাবলৈ নিশ্চয় কৰিলে, কিয়নো যদি পাৰে তেওঁ ৫০ দিনীয়া পৰ্বৰ দিনা জেৰুচালেমত উপস্থিত হ'বলৈ লৰালৰি কৰিছিল। পাছে তেওঁ মিলিতৰ পৰা ইফিছলৈ মানুহ পঠাই মণ্ডলীৰ বৃদ্ধ লোকক মতাই আনিলে। তেওঁলোক তেওঁৰ ওচৰলৈ আহিলত তেওঁলোকক কলে,
মই এছিয়ালৈ অহা প্ৰথম দিনাৰে পৰা তোমালোকৰ লগত সকলো সময়তে থাকি সম্পূৰ্ণ নম্ৰতা আৰু চকুৰ আৰু যিহুদীবিলাকৰ চক্ৰান্তৰ দ্বাৰাই মোলৈ ঘটা পৰীক্ষাটো কেনেকৈ প্ৰভুৰ দাস্য কৰ্ম কৰিলোঁ আৰু কেনেকৈ তোমালোকৰ আগত কোনো হিত কথা জনাবলৈ আৰু সৰ্বসাধাৰণৰ আগত আৰু ঘৰে ঘৰে তোমালোকক উপদেশ দিবলৈ পাছ নুহকিলোঁ আৰু ঈশ্বৰলৈ মন পালতন আৰু প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাস কৰাৰ বিষয়ে যিহুদী আৰু গ্ৰীকবিলাকৰ আগত সাক্ষ্য দিলোঁ, এই সকলো তোমালোকে নিজে জানা। আৰু এতিয়া চোৱা, মই আত্মাত বন্ধ হৈ জেৰুচালেমলৈ গৈছোঁ, তাতে মোলৈ কি ঘটিব তাক নাজানো, কেৱল ইয়াকে জানিছোঁ যে বন্ধন আৰু ক্লেশে মোলৈ বাট চাই আছে বুলি পবিত্ৰ আত্মাই নগৰে নগৰে মোক সাক্ষ্য দিছে। কিন্তু ঈশ্বৰৰ অনুগ্ৰহৰ শুভবাৰ্তাৰ বিষয়ে সাক্ষ্য দিয়াৰ আৰু মোৰ দৌৰ অৰ্থাৎ প্ৰভু যীশুৰ পৰা পোৱা যি মোৰ পৰিচৰ্যা কাৰ্য তাক সম্পন্ন কৰাৰ লগত তুলনা কৰিবলৈ গ'লে মোৰ প্ৰাণ মোলৈ প্ৰিয় বুলি একোতে গণ্য। আৰু এতিয়া চোৱা, যিবিলাকৰ মাজত মই ঈশ্বৰৰ ৰাজ্যৰ কথা প্ৰচাৰ কৰি ফুৰিলোঁ, এনে যি তোমালোকে মোৰ মুখ আৰু দেখিবলৈ নাপাবা, ইয়াকো মই জানো। এই হেতুকে মই যে আটাইৰে তেজৰ পৰা খুচি ইয়াৰ সাক্ষ্য আজি তোমালোকক দিছোঁ, কিয়নো তোমালোকক ঈশ্বৰৰ আটাইবোৰ আলোচনা জনাবলৈ পাছ নুহকিলোঁ। তোমালোকে নিজলৈ আৰু পবিত্ৰ আত্মাই যি জাকৰ মাজত তোমালোকক অধ্যক্ষ পাতিলে, সেই গোটেই জাকলৈকো সাৱধান হৈ ঈশ্বৰে নিজৰ তেজেৰে যি মণ্ডলীক কিনিলে তাক প্ৰতিপালন কৰা। মই যোৱাৰ পাছত দুৰ্জন ৰাং কুকুৰবোৰে তোমালোকৰ মাজত সোমাই জাকলৈ নিৰ্দয় আচৰণ কৰিব, আৰু তোমালোকৰ মাজৰ পৰাও কোনো মানুহ ওলাই সিহঁতৰ পাছে পাছে শিষ্যবিলাকক আকৰ্ষণ কৰি নিবলৈ বিপৰীত কথা ক'ব, ইয়াক মই জানো। এতেকে তোমালোকে পৰ দি থাকা, আৰু মই যে চকু লৰে ৩ বছৰলৈকে দিনে ৰাতিয়ে প্ৰতিজনক সচেতন কৰিবলৈ নেৰিলো তাকো সোঁৱৰা। এতিয়া যি ঈশ্বৰে তোমালোকক ধৰ্মত বৃদ্ধি কৰিব পাৰে আৰু পবিত্ৰীকৃত হোৱা সকলোৰে মাজত উত্তৰাধিকাৰ দিব পাৰে, তেওঁলৈ আৰু তেওঁৰ অনুগ্ৰহৰ বাক্যলৈ তোমালোকক সমৰ্পণ কৰি দিছো। কাৰো ৰূপ বা সোণ বা কাপোৰত মই লোভ কৰা নাই। মোৰ আৰু মোৰ সংগীবিলাকৰ প্ৰয়োজনলৈ মোৰ এই হাতে উপায় কৰিলে, ইয়াক তোমালোকে নিজে জানা। সকলো কথাতে মই তোমালোকক আৰ্হি দেখুৱালো। তোমালোকে সেইদৰে পৰিশ্ৰম কৰি দুৰ্বলবিলাকৰ উপকাৰ কৰা উচিত আৰু প্ৰভু যীশুৰ বাক্য সোঁৱৰাও উচিত। তেওঁ নিজে কৈছিল যে গ্ৰহণ কৰাতকৈ দান কৰা ধন্য।
এইবোৰ কথা কৈ তেওঁ আঁঠুলৈ সকলোৰে সৈতে প্ৰাৰ্থনা কৰিলে। পাছে সকলোৱে বৰ ক্ৰন্দন কৰিলে আৰু পৌলৰ ডিঙিত ধৰি চুমা খাই, মোৰ মুখ আৰু দেখিবলৈ নাপাবা, এই যি কথা তেওঁ কৈছিল, বিশেষকৈ তাৰ কাৰণে অতি সুখ কৰি তেওঁক জাহাজলৈকে আগবঢ়াই থলে।